এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টিয়কৰ আধাৰ সত্ৰত বৰ্ষীয়ান ৰাষ্ট্ৰীয় কৃতি শিক্ষক ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে। মৰিগাঁও জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনক শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাঁও মজলীয়া বিদ্যালয় আৰু মৰিসুটি টোপ নতুন প্ৰাথমিক বিদ্যালয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ভৱনত আয়োজিত কাৰ্যসূচীত জিলাখনৰ 25গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। শিক্ষক দিৱস উপলক্ষে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ 37গৰাকী কৃতি শিক্ষকক বঁটা প্ৰদান কৰে। ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, যোৰহাট, গোলাঘাট আদিকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ইপিনে শিক্ষক দিৱসৰ দিনটোতে আজি সদৌ অসম অপ্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাই কেইবাদফীয়া দাবীৰে লতাশিল খেলপথাৰত অৱস্থান ধৰ্মঘট কৰে। শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চপদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ 5টা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে। ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি, নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয়। জনসাধাৰণক সুৰক্ষা দিয়াৰ লগতে ক্ষিপ্ৰতাৰে সেৱা আগবঢ়োৱাটোৱে অসম আৰক্ষীৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। অসমত অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সদায় সক্ৰিয় হৈ আছে বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰৰ মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা 14 আৰু 15 নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ ছুটী লাভ কৰিব। কৰ্মচাৰীসকলে 16 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটো মাতৃ পিতৃ বন্দনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান বাহনৰ নিয়মাৱলী, প্ৰতিমা বিসৰ্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতিসমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্ৰশাসনে প্ৰতিখন পূজা মণ্ডপত CCTVৰ ব্যৱস্থা কৰিবলৈ সমিতিসমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতিসমূহক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ আহান জনায়। শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি সেৱা সপ্তাহ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। সেৱা সপ্তাহ উদযাপনৰ অংশ হিচাপে বিধানসভা ভিত্তিত হ'বলগীয়া মেগা স্বাস্থ্য সেৱা শিবিৰৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। ডিমৌ সমষ্টিৰ বাবে অহা 19 ছেপ্টেম্বৰত, নাজিৰা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 26 ছেপ্টেম্বৰত শিবিৰৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে সেৱা সপ্তাহৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ সহযোগিতা আগবঢ়াবলৈ আহান জনায়। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰাৰ লগতে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰিও বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা এই অনুষ্ঠানত আজি নাৰিকল খেতি, ইয়াৰ পেকেজ আদি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি কেঁচুসাৰ, কৃষি পাম, হাঁহ কুকুৰা পালন, বৈজ্ঞানিক পদ্ধতিৰে মৌ পালন আদি বিষয়েও কৃষকসকলক বিশদভাৱে জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই।